33 নং ছবি। যদি আমি পাপ কৰোঁ, যীশুৱে এই গল্পটো কৈছিল। এজন যুৱকে ঘৰ এৰি বহু দূৰলৈ গুচি গৈছিল আৰু অনেক বেয়া কাম কৰিছিল। তেওঁ ব্যভিচাৰ কৰিছিল, দেউতাকে দিয়া সকলো ধন অহৎ উপায়েৰে অপব্যয় কৰিছিল আৰু বৰকৈ পাপ কৰিছিল। তাৰ সকলো ধন শেষ হোৱাৰ পাছত তাৰ বৰ আকাল হৈছিল আৰু তেওঁ একেবাৰে দুখীয়া আৰু ভোকাতুৰ হৈছিল। তেওঁ বৰ দুখিত হৈ তেওঁৰ পাপৰ পৰা ঘূৰি দেউতাকৰ ওচৰত ক্ষমা খুজিবলৈ ঘৰলৈ ঘূৰি গৈছিল। তেওঁৰ দেউতাকে তেওঁক বৰকৈ প্ৰেম কৰিছিল আৰু তেওঁ যুৱকজনক পুনৰাই গ্ৰহণ কৰিছিল। আমি নিশ্চয় আমাৰ পাপৰ কাৰণে সঁচাকৈ দুখিত হ'ব লাগে আৰু পাপৰ পৰা ঘূৰিব লাগে, কিয়নো ঈশ্বৰে আমাক বৰকৈ প্ৰেম কৰে। তেওঁ আমাক ক্ষমা কৰিব পাৰে আৰু আমাক পুনৰাই গ্ৰহণ কৰে।